চিরে পবিত্র জ্ঞানতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? শুনি কেনে পাইছে বাৰু? এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত আদি জনাই আমালৈ চিঠি লিখিবচোন। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন TWR India, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন TWR India, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, যদিহে আপুনি আমাৰ এই অনুষ্ঠানটো শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আজি কিছুদিন ধৰি বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদিপুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছো। যোৱা অনুষ্ঠানত আমি এই আদিপুস্তকৰ 33 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়ালো। গতিকে আজি আমি আদিপুস্তকৰ 34 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰাই আমাৰ আলোচনা আগবঢ়াব খুজিছো। কিন্তু তাৰ আগতে আহকচোন কণ্টেক্ট প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ কাৰণ তোমাৰ বাক্য অধ্যয়ন কৰি তোমাৰ মাত শুনিবলৈ, তোমাক ওচৰৰ পৰা লগ পাবলৈ এই সুন্দৰ সময়, এই সুন্দৰ সুযোগ তুমি আমাক দান কৰিলা। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলৰ কাৰণে প্ৰাৰ্থনা কৰোঁ তেওঁলোকক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা, তেওঁলোকৰ আগত নিজকে অধিক স্পষ্টকৈ তুমি প্ৰকাশ কৰা, তোমাৰ বাক্যৰ পৰা তুমি আমাক কথা কোৱা। কিয়নো এই প্ৰাৰ্থনা ক্ৰুচত আমাৰ হকে প্ৰাণ দি আমাৰ পৰিত্ৰাণৰ পথ প্ৰস্তুত কৰা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, এতিয়া আমি আদিপুস্তকৰ 34 নম্বৰ অধ্যায়লৈ আহিছো। যাকোবে চালেমতেই ৰৈ আচলতে ভুল কৰিছিল, কাৰণ এইখিনিতেই তেওঁৰ পৰিয়ালত এটা কলংক লাগিব। লেয়াৰ যোগেদি জন্মা যাকোবৰ কন্যা দিনাক হিবিয়া হামুৰৰ পুত্ৰ চেখেমে কলংকিত কৰে। তেতিয়া দিনাৰ ককায়েক ছিমিয়ন আৰু লেবিয়ে হামুৰৰ সকলো বাসিন্দাক বধ কৰি প্ৰতিশোধ লয়। এই কাম সমৰ্থনযোগ্য নহয় আৰু এইটো যাকোবৰ পৰিয়ালৰ এটা কলংক। যাকোবে হাৰণৰ পৰা লাবণক এৰি থৈ অহাত আচলতে পলমেই হৈছিল, কাৰণ তেওঁক সেই পৰিৱেশৰ পৰা আঁতৰাই অনাত ঈশ্বৰৰ সিদ্ধান্ত ঠিকেই আছিল বুলি আমি এতিয়া বুজি পাইছো। কাৰণ তেওঁৰ পুতেকহঁতৰ কাৰ্যৰ যোগেদি এই কথাটো প্ৰকাশ পাইছে যে তাত আৰু বেছিদিন থাকিলে পুতেকহঁত সঁচাকৈয়ে বেয়া হৈ গ'লহেঁতেন। আদিপুস্তকত ঈশ্বৰে দুটা বিষয়ত যথেষ্ট সময় দিছে। প্ৰথমতে বংশৰ প্ৰভাৱ। বিশ্বাসকাৰীয়ে যাতে বিশ্বাসকাৰীহে বিয়া কৰায়, বিশ্বাস নকৰা ব্যক্তিক বিয়া নকৰায়, সেই বিষয়ে ঈশ্বৰে জোৰ দিছে। এইটো বংশৰ প্ৰভাৱৰ দিশৰ পৰাই গুৰুত্বপূৰ্ণ। দ্বিতীয়টো কথা হৈছে কোনো ব্যক্তিৰ ওপৰত পৰা পৰিৱেশৰ প্ৰভাৱ। আমি বিশেষকৈ যাকোবৰ জীৱনত এইটো দেখিছো। তেওঁৰ বৰ ডাঙৰ পৰিয়াল আছিল, 12 পুত্ৰ আৰু জীয়েকো আছিল। আমাক মাত্ৰ এজনী জীয়েকৰ কথা জনোৱা হৈছে, কাৰণ তাই এই দুখ লগা ঘটনাৰ সৈতে জড়িত। আদিপুস্তকত আমি এইটোও বুজিব লাগে যে পৰিয়ালত সমস্যা থাকে। আপুনি মন কৰিছেনে? অব্ৰাহামৰ পৰিয়ালত যুজবাগৰ সংঘৰ্ষ, ইছহাকৰ পৰিয়ালতো গণ্ডগোল। এছৌ আছিল ইছহাকৰ প্ৰিয়, ৰিবেকাৰ প্ৰিয় আছিল জাকুব, আৰু সেয়ে পৰিয়ালত বহু সমস্যা আছিল। জাকুবৰ পৰিয়ালতো বহু সমস্যা থকা আমি দেখিবলৈ পাম। জাকুবে ছালেমত কিছুদিন থাকিল আৰু তাতে তেওঁ বৰ দুখ পাবলগীয়া হ'ল। 34 অধ্যায়টো দুখৰ অধ্যায়। বৃদ্ধ জাকুবৰ নিশ্চয় অন্তৰ ভাগি গৈছিল। জাকুব অৰ্থাৎ ইছৰাইলে এটা যজ্ঞবেদি সাজিছিল আৰু জীৱন্ত আৰু প্ৰকৃত ঈশ্বৰৰ হকে সাক্ষ্য দিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ জীৱনত এটা পৰিৱৰ্তন আহিছিল, কিন্তু বৃদ্ধি খুব লাহে লাহে হৈছিল। ইয়াতে আমাৰো শিক্ষা আছে। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি একেদিনাই পৰিপক্ক হ'ব নোৱাৰো। ঈশ্বৰে আমাক তেওঁৰ পৰিয়ালত প্ৰাপ্তবয়স্ক সন্তান হিচাপেই তুলি লয়, আৰু আমি আত্মিক কথাবোৰ বুজি পাওঁ কাৰণ পবিত্ৰ আত্মা আমাৰ শিক্ষক হয়। কিন্তু আমাৰ আত্মিক বৃদ্ধি আৰু উন্নতি লাহে লাহে হয়। আমি বাইবেলৰ কথা শিকি থাকিব পাৰোঁ, কিন্তু দেখো আমাৰ জীৱনটো চিমুন পিতৰৰ নিচিনা বাৰে বাৰে উজুতি খোৱা। চিমুন পিতৰে ধূলি জোকাৰি পুনৰ উঠে আৰু এসময়ত তেওঁ গৈ প্ৰভু যীশুৰ লগত খোজ কাঢ়িব পৰা হ'ল আৰু শেষত প্ৰভু যীশুৰ দৰে ক্ৰুচলৈকো গ'ল। প্ৰিয় শ্ৰোতা, আমি বুজি পাব লাগে যে আমাৰ জীৱনত বৃদ্ধি অতি লেহেম গতিত হয়। আনৰ জীৱনতো নিশ্চয় লেহেমেই হ'ব। কেতিয়াবা খ্ৰীষ্টীয় বিশ্বাসলৈ অহা ল'ৰা ছোৱালীৰ পৰা মাক দেউতাকে বৰ বেছি আশা কৰে। আমি আনৰ পৰা বেছি আশা নকৰি নিজৰ জীৱনতো বেছি পৰিৱৰ্তন বিচৰা উচিত। আদিপুস্তকৰ 3 অধ্যায় আছে, বৰ সুন্দৰ নহয়, আৰু আটাইকেইটা লেয়াৰ সন্তানৰ সৈতে জড়িত। জাকুবলৈ দিয়া লাবণৰ ডাঙৰ ছোৱালী লেয়া। আমি ভাবোঁ এইটোৱেই আমাক এই কথা দেখুৱায় যে ঈশ্বৰে বহু বিবাহ সমৰ্থন নকৰে। এই বিবাহ জাকুবৰ ওপৰত কিছু পৰিমাণে জাপি দিয়াৰ নিচিনা হৈছিল বুলিয়েই এই কাম শুদ্ধ বুলিব নোৱাৰি, কাৰণ জাকুবে এই সিদ্ধান্তত সন্মতি দিছিল। ইয়াত আমি দেখিবলৈ পাওঁ যে লেয়াৰ আটাইকেইটা সন্তানেই পাপত জড়িত। তাইৰ 6 পুত্ৰ। এই অধ্যায়ত ছিমিয়ন আৰু লেবি। 35 অধ্যায়ত আন এজন পুত্ৰ, প্ৰথম সন্তান ৰুবেন, আৰু 38 অধ্যায়ত আমি দেখিম যিহুদাক। লেয়াৰ প্ৰতিজন পুত্ৰই বৰ বেয়া কাম দেখুৱাব। তেওঁলোকৰ জীৱনত চকুত পৰা পাপ আছিল। এই পৰিয়ালকেইটাত গণ্ডগোল থকা আমি দেখিছো, কিন্তু এতিয়া আৰু এটা কথা সোমাই পৰিল। জাকুবৰ পৰিয়ালত শিথিলতা আৰু বেদনা সোমাই পৰিল, যিটো অব্ৰাহাম আৰু ইছহাকৰ পৰিয়ালত নাছিল। তেওঁলোকৰ বহু সমস্যা থাকিলেও জাকুবৰ পৰিয়ালৰ নিচিনা এনে সমস্যা নাছিল। ঈশ্বৰে জাকুব আৰু তেওঁৰ পৰিয়ালক লাবণৰ ঘৰৰ পৰা আঁতৰাই আনিব খুজিছিল সেই পৰিৱেশৰ পৰা গুচাবলৈ, কাৰণ তেনে পৰিৱেশৰ প্ৰভাৱতেই ইয়াত উল্লেখ কৰা জঘন্য পাপটো ঘটিছিল। জাকুবে ছালেমত ৰ'ল আৰু চহৰৰ উপকণ্ঠত নিজৰ বাবে সুন্দৰ ঠাই এডোখৰ কিনিলে। তেওঁ সেই কালৰ সংস্কৃতিৰ লগত নিজক খাপ খুৱাবলৈ চেষ্টা কৰিছিল যেন লাগে। কিন্তু সেইখন একো ভাল ঠাই নাছিল। ঈশ্বৰে তেওঁক তাৰ পৰাও আঁতৰাব খুজিছে। এই অধ্যায়ৰ শেষত আপুনিও ক'ব যে ঈশ্বৰে জাকুবক তাৰ পৰা আঁতৰোৱাই ভাল। এতিয়া বাইবেলৰ পৰা পঢ়ি দিম। আদিপুস্তক 34 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়িম। পাছে দিনা নামেৰে যিজনী ছোৱালী লেয়াই জাকুবলৈ প্ৰসৱ কৰিছিল, তাই সেই দেশৰ জীয়াৰীহঁতৰ লগত দেখা কৰিবলৈ ওলাই গ'ল। দিনাই ছালেম নগৰ চাবলৈ গৈছিল। 2 নম্বৰ পদ, তাতে সেই দেশৰ অধিপতি হিব্যা হমুৰৰ পুতেক চিখিমে তাইক দেখি ধৰি নি তাইৰ সৈতে শয়ন কৰি তাইক ভ্ৰষ্ট কৰিলে, অৰ্থাৎ তাইক ধৰ্ষণ কৰিলে। পাপৰ কথাটো স্পষ্টকৈ ক'বই লাগিব। আজিকালি মানুহে পাপ বুলি ক'বলৈ এৰিছে, বৰং এনে কাম কৰা মানুহক সময়ৰ লগত খাপ খোৱা মানুহ বুলিহে ক'বলৈ লৈছে। ঈশ্বৰে কিন্তু পাপক ইংৰাজীত SIN চিন বুলিয়েই কয়, আজিও কয়, আৰু তাৰ মাজত আছে আই বা মই, অৰ্থাৎ আমি সকলো। 3 আৰু 4 নম্বৰ পদ, আৰু জাকুবৰ জীয়েক সেই দিনাত তেওঁৰ মন বৰকৈ আসক্ত হোৱাত তেওঁ সেই ছোৱালীক প্ৰেম কৰিলে আৰু তাইক মৰমেৰে কথা ক'লে। পাছে চিখিমে নিজৰ বাপেক হমুৰক ক'লে, তুমি এই ছোৱালীজনী মোক বিয়া কৰাই দিয়া। চিখিম নামৰ ডেকাজনে দিনাক আচলতে ভাল পাই পেলাইছিল আৰু বিয়া কৰাব খুজিছিল। 5 পৰা 7 নম্বৰ পদ, পাছে জাকুবে তেওঁৰ জীয়েক দিনাক তেওঁ ভ্ৰষ্ট কৰা কথা শুনিলে। তেতিয়া তেওঁৰ পুত্ৰবিলাক পথাৰত পশুৰ জাকৰ লগত আছিল, আৰু সিবিলাক নহালৈকে জাকুবে মনে মনে আছিল। পাছে চিখিমৰ বাপেক হমুৰে জাকুবে সৈতে কথা বতৰা হ'বলৈ তেওঁৰ ওচৰলৈ ওলাই আহিল, আৰু জাকুবৰ পুত্ৰবিলাকেও শুনা মাত্ৰে পথাৰৰ পৰা আহিল। সিবিলাকে বেজাৰ পাই অতিশয় ক্ৰুদ্ধ হ'ল, কিয়নো জাকুবৰ জীয়েকৰ লগত শয়ন কৰাত তেওঁ ইছৰাইলৰ মাজত কৰিব নলগীয়া দুৰ্যহৰ কৰ্ম কৰিলে। এইটো কৰা উচিত নাছিল, যদিও কৰা হৈ গ'ল, আৰু এতিয়া ডেকাজনে তাইক বিয়া কৰাব খুজিছে। জাকুবে কথাটো শুনি পুতেকহঁত অহালৈকে বাট চালে, আৰু তেওঁলোকে যুদ্ধৰ প্ৰস্তুতিৰ আলোচনাহে কৰা যেন হ'ল। ঘটনাটো জাকুবে নবঢ়ালেও হ'লহেঁতেন। চিখিমৰ দেউতাক হামুৰ তেওঁৰ ওচৰলৈ আহোঁতে নিশ্চয় বিয়াৰ প্ৰস্তাৱ লৈ আহিছিল। জাকুবে তাত হয়ভৰ দিয়াই ভাল আছিল, কাৰণ সেই পৰিস্থিতিত আচলতে সেইটোৱেই ভাল সমাধান আছিল। কথাটো যেনেদৰে লোৱা হ'ল তাত ঈশ্বৰৰ অনুমোদন নাছিল। 8 আৰু 9 নম্বৰ পদ, তেতিয়া হমুৰে সিবিলাকে সৈতে কথা বতৰা হৈ ক'লে, মোৰ পু চিখিমে তোমালোকৰ জীয়াৰীজনীলৈ বৰকৈ হেঁপাহ কৰিছে, মই বিনয় কৰোঁ তোমালোকে মোৰ পুত্ৰৰে সৈতে তাইক বিয়া দিয়া আৰু আমাৰে সৈতে বিবাহৰ সম্বন্ধ কৰা। তোমালোকৰ জীয়াৰী আমালৈ দিয়া আৰু আমাৰ জীয়াৰী তোমালোকে গ্ৰহণ কৰা। যদিও এনে বিবাহ উচিত নাছিল, তথাপি দিনাক চিখিমলৈ দিয়াই ভাল আছিল, কাৰণ তেতিয়া তাতকৈ বেয়া পাপটো নঘটাকৈ থাকিব পাৰিলেহেঁতেন। অৱশ্যে পাছতহে এই কথাটো উপলব্ধি কৰা হৈছে। 10 পৰা 12 নম্বৰ পদ, আৰু তোমালোকে আমাৰে সৈতে নিবাস কৰা, দেশখনেই তোমালোকৰ আগত আছে, ইয়াতে নিবাস কৰি বেচা কিনা কৰি ঐশ্বৰ্যবন্ত হোৱা। আৰু চিখিমে তাইৰ বাপেক আৰু ভায়েক ককায়েকবিলাককো ক'লে, মোলৈ তোমালোকৰ অনুগ্ৰহ দৃষ্টি হওক আৰু তোমালোকে মোক যিহকে কোৱা মই তাকে দিম। গা ধন যিমান অধিককৈ খোজা আৰু যিমান মান ধৰিব লাগে তোমালোকে মোক কোৱাৰ দৰেই তাক কৰিম। তোমালোকে ছোৱালীজনী মাথোন মোৰ লগত বিয়া দিয়া। এই সকলো কথাই প্ৰকাশ কৰিছে যে জাকুব আগবাঢ়ি গৈ থাকিব লাগে। এই দেশৰ মানুহবিলাকৰ সৈতে মিলা মিছা কৰিবলৈ তেওঁ এই ঠাইত থকা উচিত নহয়। 13 নম্বৰ পদ। কিন্তু ছিখিমে সিবিলাকৰ ভনীয়েক দিনাক ভ্ৰষ্ট কৰিলে দেখি জাকুবৰ পুত্ৰবিলাকে ছল কৰি তেওঁক আৰু তেওঁৰ বাপেক হমুৰক উত্তৰ দি এই কথা ক'লে। আমি ভাবোঁ জাকুবে পৰিয়ালৰ নেতৃত্ব লোৱা উচিত আছিল। তেওঁ ছিখিম আৰু হমুৰক ঠগোৱাৰ পৰা তেওঁৰ পুতেকহঁতক বাৰণ কৰা উচিত আছিল। চৈধ্য নম্বৰ পদ, আমাৰ ভনীক চুন্নত নোহোৱা মানুহক দিয়া এনে কৰ্ম আমি কৰিব নোৱাৰোঁ, কিয়নো কৰিলে আমাৰ দুৰ্নাম হ'ব। ইয়াত আমাৰ বেয়া লগা কথা এইয়ে যে প্ৰকৃত ঘিণ লগা কথা অৰ্থাৎ ধৰ্ষণৰ কথাটোলৈ মন দিয়া হোৱা নাই। কিন্তু ঈশ্বৰে যে অচুন্নতৰ সৈতে বিয়া হোৱাত বাৰণ কৰিছে সেই কথাৰ ভিত্তিতহে কামটো কৰিবলৈ তেওঁলোক আগবাঢ়িছে। 15-17 নম্বৰ পদ, কেৱল এটা কাৰ্য কৰিলে হলে আমি তোমালোকৰ কথাত মান্তি হ'ম। যদি আমাৰ নিচিনাকৈ প্ৰত্যেক পুৰুষ চুন্নত হোৱা, তেন্তে আমি তোমালোকলৈ আমাৰ জীয়াৰী দিম, তোমালোকৰ জীয়াৰীকো আমি গ্ৰহণ কৰিম আৰু তোমালোকে সৈতে নিবাস কৰি একে জাতি হ'ম। কিন্তু চুন্নত হ'বলৈ তোমালোকে যদি আমাৰ কথা নুশুনা, তেন্তে আমি আমাৰ জীয়াৰীক লৈ গুচি যামগৈ। জাকুবৰ পুতেককেইজনে তেওঁলোকক চুন্নতৰ বিধি পালন কৰাব খুজিছে। প্ৰিয় শ্ৰোতা, আমাৰ বহুতৰ বাবে এয়া সাৱধানবাণী হ'ব লাগে। এজন বিখ্যাত শিক্ষকৰ ওচৰলৈ ডেকাডেকেৰী এহাল আহিছিল পৰামৰ্শ বিচাৰি আৰু তেওঁলোকৰ মাজত বিবাহ সম্পন্ন কৰিবলৈ অনুৰোধ কৰিছিল। শিক্ষকজনে এই বিষয়ে এনেদৰে লিখিছে, তেওঁলোক খ্ৰীষ্টীয় বিশ্বাসী নহলে মই বিবাহ নিদিওঁ, আৰু ছোৱালীজনীয়েও কৈছিল ডেকাজন খ্ৰীষ্টীয় বিশ্বাসী নোহোৱা পৰ্যন্ত তাইও বিয়াত নবহে। ডেকাজনৰ লগত মই কথা পাতিলো, তেওঁ খ্ৰীষ্টীয় বিশ্বাসী হ'ব বুলি ক'লে। আমি প্ৰাৰ্থনা কৰিলো, তাৰ পাছত মই ডেকাজনক সুধিলো, তুমি আচলতে কি কৰিলা? ডেকাজনে চালে বেৰে কোবোৱা কথা কিছুমানহে ক'লে। মই তেতিয়া অতি খোলাখুলিকৈ ছোৱালীজনীক ক'লো সেই ডেকাজনৰ সন্মুখতে, আইতি, মই এই বিয়া সম্পাদন নকৰোঁ, এই ডেকাজনে প্ৰকৃততে খ্ৰীষ্টক গ্ৰহণ কৰা নাই। তেওঁলোক দুয়ো ওলাই গ'ল আৰু আন এজন পৰিচাৰকৰ দ্বাৰা বিয়াৰ কাৰ্য সম্পাদন কৰোৱালে। বিয়াৰ পাছত ছোৱালীজনীয়ে ডেকাজনক গীৰ্জালৈ আনিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁ মোৰ বক্তৃতা শুনিবলৈ গীৰ্জালৈ নাহে বুলি জনালে, কাৰণ মই তেওঁৰ প্ৰতি অলপ কঠুৱা ব্যৱহাৰ কৰাৰ নিচিনা হৈছিল। তেতিয়া ছোৱালীজনী আন এটা গীৰ্জালৈ যাব খুজিলে। 2-3 তেওঁলোক গ'ল। অৱশেষত ডেকাজনে ছোৱালীজনীক খোলাখুলিকৈ ক'লে, আচলতে মই খ্ৰীষ্টীয় বিশ্বাসী হোৱা নাই। গীৰ্জাত যোগ দিয়া ৰীতি পালন কৰিলেই, নাইবা যীশুক গ্ৰহণ কৰা বুলি মুখেৰে কৈ দিলেই আমি খ্ৰীষ্টীয় বিশ্বাসী হৈ নাযাওঁ। প্ৰিয় শ্ৰোতা, আজি বহুতো মানুহৰ বাবে বিশ্বাসৰ একো অৰ্থ নোহোৱা যেন হৈ পৰিব ধৰিছে। মূৰ দুপিয়ালেই যথেষ্ট বুলি তেওঁলোকে ভাবে। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি লোৱা কাৰ্যটো এটা অভিনৱ অভিজ্ঞতা। এনেকুৱা আন একো নাই, ই অতুলনীয় অভিজ্ঞতা। যেতিয়া আপুনি খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰে, আপোনাৰ কিবা এটা হ'বই। সেই ডেকাজনৰ কিন্তু একো হোৱা নাছিল, কাৰণ তেওঁ প্ৰকৃত অৰ্থত খ্ৰীষ্টক গ্ৰহণ কৰাই নাছিল। এজন বিখ্যাত সাহিত্যিকৰো অভিজ্ঞতা একেধৰণৰ আছিল। তেওঁ খ্ৰীষ্টিয়ান নাছিল, কিন্তু এজনী সুন্দৰী খ্ৰীষ্টিয়ান ছোৱালীৰ প্ৰেমত পৰিছিল। তেওঁ খ্ৰীষ্টিয়ান নহলে বিয়া নকৰোঁ বুলি ছোৱালীজনীয়ে কৈছিল। তেওঁ খ্ৰীষ্টক গ্ৰহণ কৰা বুলি কৈছিল আৰু তেওঁলোকৰ বিয়া হৈছিল। তেওঁ সাহিত্যিক হিচাপে অতি বিখ্যাত হৈ পৰিছিল। এদিন তেওঁ ঘৰলৈ অহাত ঘৈণীয়েকে গীৰ্জালৈ যাবলৈ তেওঁক লগ ধৰিলে। তেতিয়া তেওঁ এইবুলি ক'লে, শুনা, মই আৰু অভিনয় কৰি থাকিব নোৱাৰোঁ, তুমিয়ে গীৰ্জালৈ যোৱা। মই এই কথা বুজি পাইছোঁ, এই কথা গম পাইছোঁ যে মই খ্ৰীষ্টিয়ান নহয়। ফলস্বৰূপে তেওঁলোকৰ ঘৰখনত অতিপাত অশান্তিৰ সৃষ্টি হ'ল। এই কথাটোৱে সেই খ্ৰীষ্টিয়ান ছোৱালীজনীৰ জীৱনটোৱেই একেবাৰে ধ্বংস কৰি দিছিল। ইয়াত জাকুবৰ পুতেকহঁতে কৈছে, তোমালোকে চুন্নত কৰিলে সকলো ঠিক হৈ যাব। বহুতো মানুহে ভাবে আপুনি গীৰ্জালৈ গ'লে, মূৰ দুপিয়ালে আৰু উচিত শব্দ ব্যৱহাৰ কৰিবলৈ সক্ষম হলে আপুনি খ্ৰীষ্টিয়ান। তেনে নহয় প্ৰিয় শ্ৰোতা, যদি আপুনি খ্ৰীষ্টত বিশ্বাস স্থাপন কৰিছে, কিবা এটা ঘটিছে, আপুনি বেলেগ ব্যক্তি হৈছে, তেতিয়াহে আপুনি খ্ৰীষ্টিয়ান। ১৮ আৰু ১৯ নম্বৰ পদ, তেতিয়া সিবিলাকৰ সেই কথাত হমুৰ আৰু তেওঁৰ পুতেক ছিখিমেও সন্তোষ পালে, আৰু সেই যুৱা পুৰুষে সেই কৰ্ম কৰিবলৈ পলম নকৰিলে, কিয়নো তেওঁ জাকুবৰ জীয়েকক বৰ ভাল পাইছিল আৰু তেওঁ নিজ পিতৃবংশত সকলোতকৈ মান্যবান আছিল। তেওঁৰ পুতেকজনে এতিয়া আদৰণীয় কামেই কৰিছে। ২০ৰ পৰা ২৩ নম্বৰ পদ, পাছে হমুৰ আৰু তেওঁৰ পুতেক ছিখিমে তেওঁৰ নগৰৰ দুৱাৰমুখলৈ গৈ তেওঁৰ নগৰৰ মানুহবিলাকে সৈতে কথোপকথন কৰি কলে, এই মানুহবিলাক আমাৰে সৈতে মিলেৰে আছে, এতেকে আহা, আমি সিবিলাকক দেশত নিবাস কৰিবলৈ আৰু ইয়াতে বেচা কিনা কৰিবলৈকো দিওঁ হওক, কিয়নো চোৱা, এই দেশ সিবিলাকক জোৰাওকৈ আছে, বিয়া কৰিবৰ অৰ্থে সিবিলাকৰ জীয়াৰীক আমি আনিম আৰু আমাৰ জীয়াৰীকো সিবিলাকক দিম। কিন্তু এই কথা মাথোন আছে যে সিবিলাক যেনেকৈ চুন্নত হোৱা লোক, আমি প্ৰত্যেক পুৰুষো তেনেকৈ চুন্নত হলেহে সিবিলাকে আমাৰ মাজত নিবাস কৰি একে জাতি হবলৈ আমাৰ কথাত মান্তি হ'ব। সিবিলাকৰ মেৰ, ছাগ আৰু গৰুৰ জাক, সিবিলাকৰ সম্পত্তি আৰু সিবিলাকৰ ভাৰ বোৱা পশুবোৰ জানো আমাৰ নহ'ব। কেৱল সিবিলাকৰ সেই কথাত আমি মান্তি হওঁ হওক, তাতে সিবিলাকে আমাৰ সৈতে নিবাস কৰিব। অৰ্থাৎ বৈবাহিক সম্বন্ধৰ যোগেদি এওঁলোকে জাকুবৰ সকলো সম্পত্তিৰ অধিকাৰী হ'ব খুজিছিল। ২৪ নম্বৰ পদ, তেতিয়া সেই নগৰৰ দুৱাৰেদি ওলোৱা সকলো মানুহে তেওঁৰ আৰু তেওঁৰ পুতেক ছিখিমৰ সেই কথাত মান্তি হ'ল। তাতে তেওঁৰ সেই নগৰৰ দুৱাৰেদি ওলোৱা প্ৰত্যেক পুৰুষৰ চুন্নত কৰা হ'ল। বিশ্বাসকাৰী নোহোৱাজনতেই চুন্নত কৰা কামটো বিশ্বাস নকৰা লোক এজনে মণ্ডলীত যোগ দিয়াৰ নিচিনা ফুপুলা কাৰ্য। ২৫ নম্বৰ পদ, পাছে তৃতীয় দিনা সিহঁত ঘাৰ বিষেৰে পীড়িত হলত দিনাৰ ককায়েক ছিমিয়ন আৰু লেবি জাকুবৰ এই দুজন পুতেকে প্ৰতিজনে নিজ নিজ তৰোৱাল লৈ হঠাৎ নগৰ আক্ৰমণ কৰি আটাই পুৰুষক বধ কৰিলে। এয়া কূটকৌশল। দিনাৰ প্ৰকৃত ভাই ছিমিয়ন আৰু লেবিয়ে প্ৰতিশোধ ল'ব বিচাৰিছিল, কিন্তু প্ৰতিশোধত বৰ বেছি আগবাঢ়ি গ'ল। সেই ধৰ্ষণ কাৰ্য নাইবা হামুৰে সম্পত্তি আত্মসাত কৰিবলৈ পাং পতা কোনোটো কাৰণতেই এনে কাৰ্য সমৰ্থনযোগ্য নহয়। কিন্তু এইটোৱে সেই দেশৰ লোকবিলাকৰ সৈতে আদান প্ৰদান কৰাটো যে অসম্ভৱ তাকেই প্ৰকাশ কৰে। তেওঁলোকে অতি ভয়ানক কাম কৰিলে। ২৬ আৰু ২৭ নম্বৰ পদ, আৰু সিবিলাকে হমুৰক আৰু তেওঁৰ পুতেক ছিখিমক তৰোৱালৰ ধাৰেৰে বধ কৰি ছিখিমৰ ঘৰৰ পৰা দিনাক উলিয়াই লৈ আহিল। সিহঁতে সিবিলাকৰ ভনীয়েকক ভ্ৰষ্ট কৰিলে দেখি জাকুবৰ পুত্ৰবিলাকে সেই হত লোকবিলাকৰ তালৈ গৈ নগৰখন লুট কৰিলে। আন পুতেককেইজনেও যোগ দিলে। ই জাকুবৰ পৰিয়ালত থকা লোভৰ কথা প্ৰকাশ কৰে। এইটো ঠিক নহয়। এই কথা তেওঁলোকে লাবণৰ ঘৰত থাকোঁতেই শিকিছিল। ২৮ৰ পৰা ৩০ নম্বৰ পদ, সিহঁতৰ মেৰ, ছাগ, গৰু, গাধ আদি নগৰত থকা আৰু পথাৰত থকা সকলো বস্তুকে সিবিলাকে হৰণ কৰিলে। তাত বাজে সিহঁতৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ আৰু সিহঁতৰ তিৰোতাবোৰকো সিবিলাকে বন্দী কৰি আনিলে আৰু সিহঁতৰ সকলো ধন আৰু ঘৰত থকা সকলোকে লুট কৰিলে। তেতিয়া জাকুবে ছিমিয়ন আৰু লেবিক ক'লে, তহঁতে এই দেশ নিবাসী কনানিয়া আৰু পৰিজ্যা লোকবিলাকৰ মাজত মোক দুৰ্গন্ধজন কৰি ব্যাকুল কৰিলি হওক, আৰু মোৰ লোক তাকৰ হোৱাত সিহঁতে মোৰ অহিতে গোট খাই মোক বধ কৰিব, এইদৰে মই সপৰিবাৰে নষ্ট হ'ম। ইয়াত আমি জাকুবৰ জীৱনত চলি থকা এটা ভুল কথা দেখা পাওঁ। জাকুবে ছিমিয়ন আৰু লেবিক গালি পাৰিছে তেওঁৰ বদনাম কৰাৰ কাৰণে, কিন্তু তেওঁলোকে কৰা পাপটোৰ কাৰণে গালি পাৰা নাই। আমি কেতিয়াবা আমাৰ পাপ আৰু আচৰণৰ ভুল ধাৰণা লৈ থাকোঁ। আমি ফলটো কি হ'ব তাতেই মূৰ ঘমাওঁ। আমাৰ মণ্ডলীৰ বহুতো লোকে কোনো বিষয়ত কোনো এটা মত দিব বা স্থান ল'ব নোখোজে, কাৰণ তেওঁলোকৰ সেই কাৰ্যৰ বাবে মানুহে গ্ৰহণ নকৰিব পাৰে। তেওঁলোকৰ এটা বিশেষ ভাৱমূৰ্তি আছে আৰু এনে একো কৰিব নোখোজে যিহৰ দ্বাৰা সেই ভাৱমূৰ্তি সলনি হ'ব পাৰে। ভুল নে শুদ্ধ সেই প্ৰশ্ন নকৰে, মানুহে কি ভাবিব সেইটোহে চিন্তা কৰে। চাৰিওপিনে থকা মানুহৰ দ্বাৰা জীৱন গঢ় দিয়া আৰু নিজৰ কাৰ্যই আনৰ ওপৰত কি প্ৰভাৱ পেলাব তাকে ভাবি থকা খ্ৰীষ্টিয়ানক ঈশ্বৰে সহায় কৰক। আমি মাত্ৰ এই বুলিহে ক'ব পাৰোঁ, কামটো ভুল নে শুদ্ধ বা খ্ৰীষ্টীয় বিশ্বাসী হিচাপে তেনে কাম কৰাটো উচিত নে অনুচিত তেওঁলোকে সেই কথালৈ নাচায়। এইকাৰণেই আমাৰ মণ্ডলীসমূহত আপোচ কৰি চলা মানুহ ইমানেই বেছি, আৰু সেইবাবেই ইমান অসন্তুষ্ট হতাশ খ্ৰীষ্টিয়ান আমি আজিকালি দেখিবলৈ পাওঁ। সত্যৰ হকে থিয় দিব পৰাটো বৰ সুন্দৰ কথা। যদি আপুনি সত্যৰ হকে থিয় দিয়ে, আপুনি আপোচ কৰিব লগা নহয়। এনে কৰাটো কিমান ভাল কথা। বেচেৰা জাকুব বৃদ্ধি পাই আছে যদিও বেছি আগবাঢ়িব পৰা নাই। তেতিয়া সেই ল'ৰাকেইজনে নিজৰ সমৰ্থনত কথা ক'লে, 31 নম্বৰ পদ, তাতে সিবিলাকে ক'লে, সি জানো আমাৰ ভনীক বেশ্যাৰ দৰে ব্যৱহাৰ কৰিব পায়। এইটো এটা ভাল প্ৰশ্ন। সিহঁতে যদি বিচাৰ কৰাৰ দায়িত্বটো নিজৰ হাততেই ল'ব খুজিছিল, তেনেহ'লে সেই ল'ৰাটোৰ কথা শুনি ভনীয়েকক বিয়া কৰাবলৈ দিব লাগিছিল। সেই ক্ষেত্ৰত সেইটোৱে ঠিক কাম হ'লহেঁতেন, কিন্তু সেইটো শুদ্ধ কাম নহয়। মুঠতে সেই দেশৰ বাসিন্দাবিলাকক বধ কৰা কামতকৈ অন্তত সেইটো ভাল কাম হ'লহেঁতেন। আচলতে কোনো অজুহাত দেখুওৱাৰ স্থল নাই। তেওঁবিলাকৰ সমৰ্থনত আমাৰ ক'বলৈ একোৱেই নাই। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমিও প্ৰতিশোধ লোৱা উচিত নহয়। প্ৰতিশোধ ল'বলৈ আগবঢ়া মানেই আমি বিশ্বাসেৰে আগ নবঢ়াটোক বুজায়। আমাৰ হৈ ঈশ্বৰে সেই কাম কৰিব বুলি আমি বিশ্বাস নকৰাৰ দৰে হয়। কিন্তু ঈশ্বৰে কৈছে প্ৰতিশোধ লোৱাৰ দায়িত্ব তেওঁৰহে, সেই দায়িত্ব আমি নিজৰ হাতত লোৱা উচিত নহয়। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা,
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।